সুপারহিট 93.5 রেড এফ এম মই নবীশ, আপুনি শুনি আছে মৰ্নিং নম্বৰ 1। আৰু এইখিনিতে আমি কৈ আছো ফ্ৰাইডে ৰিলিজ ফিল্মৰ বিষয়ে। পিছে মুক্তি লাভ কৰিছে ফিল্ম বাগী ইতিমধ্যে গম পালে, আৰু ছবিখনত কোন অভিনয় কৰিছে সেয়া আপুনি জানে যে ইটছ টাইগাৰ শ্ৰফ এণ্ড শ্ৰদ্ধা কাপুৰ। এতিয়া টাইগাৰ শ্ৰফ আৰু শ্ৰদ্ধা কাপুৰে কিমান ড্ৰ কৰিব পাৰে অডিয়েঞ্চ চিনেমা গৃহত, সেয়াটো অফকৰ্ছ বক্স অফিচ ৰিজাল্টে অতি সোনকালে কৈয়ে দিব। আৰু কৈ দিওঁ, ষ্টৰী লাইন অকণমান এনেধৰণৰ যে দে আৰ ইন লাভ আৰু তেতিয়া হৈ যায় কিছুমান চিচুৱেশ্যন, তাৰ পাছতে তেওঁলোক হৈ যায় ৰিবেল। অ' মাই গড, হাউ ইনোভেটিভ ইজ দেট?
মানা মেৰা তৰিকা গলত থা, মই কিয়া কৰোঁ, তুমিছে বহুত প্যাৰ কৰতা হুঁ।
আগে বনো, বি আ ৰিবেল।
বেলিতে আগবাঢ়ি যাম সুপার হিট গীতৰ মাজলৈ। 93.5 ৰেড এফ এম বজাতে ৰাখো।